ॐ नमो भगवते वासुदेवाय। श्रीमद् भागवत अष्टम स्कंध द्वादश अध्याय। सुक कहन्ति तो समान सुण अभिमन्यु नंदन। सुक उवाच कृष्ण जे मोहिनी स्वरूपे अमृत हरि मोह कल्पे। देवंकु कराइले पान माया मोहिनी भगवान। से कथा सुनी विपरीत ब्रुषे आरोही विश्वनाथ। सकल भूत गण मेले अंबिका घेनी निज कोले। देखिबा अर्थे गले हर जही विजय माया धर। गोविंद रुद्र देखि तो से आसने बसाई हर। से पूजिले हर गौरी पादे रोम हर सगद गदे। सानंदे से हर गौरी हर से हस्त हस्त धरी। संतोष करी कृष्ण मन बोलंती मधुर वचन। महादेव उवाच हे देव देव जगत व्यापी जगदीश्वर विश्वरूपी। सर्व शरीरे आत्मा रूपे तू नाथ वसु मोह कल्पे। सकल हेतु तो गोचर तू नाथ धर्म निराकार। नाही तो आदि मध्य अंत एणु तू बोलाउ अनंत। चरण कमल तोहर चिंतने श्रेय पाणी कर। हरि हरि बोला। विषय संग दूर करी मुनि सन्यासी ब्रह्मचारी। चिंतन्ति तो चरण हृदे अंते पसंति मुख्य पदे। तू पूर्ण ब्रह्म सुधा सार निर्गुण विशोक मंदिर। आनंद मात्र निर्विकार अन्यन्वे थाई तू अंतर। विश्वर हेतु निरंजन स्थिति उदय संयमन। आत्मार आत्मा ज्ञान रूपी एणु अशेष देह व्यापी। सुवर्ण कुंडलक प्राये स्वभावे अभेद तो देहे। अज्ञानी दंभे तोर ठारे विकल्प करंती संसारे। तू निरुपाधि तोर गुणे भेद करंती अकारणे। सद असद परिस्थिति परम पुरुष के चिंती। सद असद एक रूपी अव्यय आत्मा विश्वव्यापी। तू ब्रह्म हेतु चिदानंद अनादि कंद आदि कंद। प्रकृति पुरुष रूपर के सांख्ये करंती विचार। अन्य वदंती नव शक्ति जे अबाछंती पांच रात्रि। अव्यय आत्मा तंत्र रूपी तू नाथ ठूल शून्य व्यापी। मु ब्रह्मा देव मुनि जेते तो माया बड़े ए जगते। तो रूप न जानती केही दुष्टे जानिबे अबा काही। जगत जात स्थिति नाश भूतंक देहे तो प्रकाश। जीवर बंध मुख्य बेनी तू नाथ करू माया घेनी। आकाशे जेने वायु रहे पार्थिव रेणु बहे देहे। तो देहे केही न लागंती हेमंत ईश्वर गति। सचराचर तोर देहे पवन रेणु प्राय रहे। तू ए संसार उपकारी त्रिगुणे नाना रूप धरी। जेते साधिलु क्रीड़ा অর্থে সে রূপে দেখিলি মু ততে এবে যে সমুদ্র মন্থনে দেবদানব এক মনে অমৃত অর্থে অন্য অন্য তা দেখি দেবে দুঃখ মনে তোতে চিন্তিলে ধ্যান করি তুনাথ মায়া রূপ ধরি মোহিনী রূপে ভগবান মোহিলু অসুরঙ্ক মন সে রূপ দেখাও তুমতে দেখিবি গৌরী সমেতে যে রূপ পরম মঙ্গলে মুতা দেখিবি কুতুহলে এমন্তে রুদ্র বাণী শুনি হসি বলন্তি চক্র পাণি হরি হরি বল ভগবান উবাচ অসুরে সুধা নেলে বলে মুজে দেবঙ্ক বিকলে মায়া মোহিনী রূপ ধরি অসুর গণে মায়া করি অমৃত দেব গণে দেলি পুণি সে রূপ সহরিলি এবে তু দেখিবার আসে যেবে মিলিলু মোর পাশে সে রূপ দেখাইবি মুহি যেবে সম্ভাড়ি পারু তুহি কামী মানঙ্ক মহামোহ পুরুষ কে ধরিব কহ আনন্দে সুকমুনি কহে শুণ পরীক্ষ মহারায়ে
হরি হরি বল শুক উবাচ এমন্ত কহি ভগবান তক্ষণে হেলে অন্তর্ধান রুদ্র চাহান্তি দশ দিশে গৌরী সঙ্গে প্রিয় বসে অগ্রে যে অছি উপবনে নানা কুসুমে তরু ঘনে তহি বিজয় দইতারি জগমোহিনী রূপ ধরি করে কন্দুক সার সোহে যে রূপে জগু জন মোহে নিতম্ভে বেষ্টিত অম্বর কটিমে খড়া রত্ন সার হৃদে কম্পাই ঘন কুচ হার কঞ্চলা অতি সঞ্চ অতি সুসঞ্চ ক্ষীর মঝা কিপটান্তর দেবা দুজা স্বভাবে ডম্বরু আকার খচিত নানা অলঙ্কার শির শ্রীমন্ত মণিময়ে নীল অলেক মুখ সোহে শিরে সুন্দর ভুরুসাজে চঞ্চল লোচন বিরাজে ভালে সিন্দুর বিন্দু সাজে কমল লোচন বিরাজে হেম কুণ্ডল সোহে কর্ণে দশন হসিত বদনে কবরী মধ্যে পুষ্প দিশে কিয়ে কন্দর্প দেখি হসে কবরী শ্রথ ফিটে বাস করই কন্দর্প বিকাশ অলকা তোড়ে বাম করে সুরঙ্গ অঙ্গলি অগ্রে কন্দুক দক্ষ করে ধরি সে লীলা লুব্ধে মদ ভরি হেমন্ত রূপহর দেখি পিছাড়ি ন পারন্তি আখি লীলা কটাক্ষে রূপ চাহি হৃদয়ে চিত্তন রহই স্বগণ গৌরী সমেতে সকলে চাহান্তি চকিতে হেমন্তে মোহিনী রকরে থিলা কন্দুক খসি ধীরে তক্ষণে ভূমিরে পড়িলা পড়ি অনেক দূর গলা কন্দুক আনিবার ছলে বৃক্ষ উহাড়ে অতি খরে ধামন্তে অদ্ভুত অবলা কুচরু বস্ত্র উড়ি গলা
পবনে উড়ে জানু বাস জানু যুগল খেলা দৃশ্য পবনে উড়ি জানতে বাস রূপ দেখিণ হর বস বস্ত্র তোলন্তি বাম হস্তে পীড়িত লজ্জা ভয় চিতে অলকা অঙ্গুলির অগ্রে কপোলু তোলে অতি ব্যগ্রে এমন্ত রূপ তার দেখি শঙ্কর গৌরী উপেক্ষি মন বুড়িলা তার সঙ্গে মদন বাণ পিড়ে অঙ্গে উমা দেখন্তে লজ্জা ছাড়ি ধামন্তি কামে মন বুড়ি হরকু দেখি বেগে ধাই রুক্ষ গহরে সেলু চই হরি হরি বল রুদ্র ধাইলে অতি বেগে মিলিলে বৃক্ষঙ্কর লাগে বৃক্ষকু বৃক্ষ জানতি গিলি হস্ত দেখান্তি বেগে তোলি দেখি ধামন্তি রুদ্র বেগে বসন নাহি কটি ভাগে জটা কড়াপ অসম্ভাল কপোলু গলে শ্রম ঝাড় করিণী দেখি জেনে গজ ধামই উচ্চে তোলি ভুজ হরি হরি বল রুদ্র ধইলে তাঙ্কু কোলে আবরিবে নি ভুজ বলে পুণি মোহিনী করু গলি ধামই জানু বস্ত্র তোলি কবরি ভার ফিটি তলে বিঞ্চি পড়ন্তি ফুল মালে পুণি ধরন্তে হর কোলে মোহিনী গলে ভুজ তলে মুকুড়া কেশ অধমুখে ধামই বদন সুরেখে পৃথুনি তম্ব চলে ধীরে পুণি ধইলে রুদ্র কোলে এমন্তে বিষ্ণু মায়া বলে শঙ্কর মদন আকুলে বৈরি বাণে সেবি কলে পুণি ধরন্তি কাম ভোলে পুণি পড়ান্তি ভুজ তোলি রুদ্র শরীরু রেত গলি সুরভি অর্থে বৃক্ষ জেহে ধামই উঠিণ অজ্ঞানে রেত পড়িলা জহি তহি মোহিনী বেশে মোহ পাই হরি হরি বল সোনা রূপা হেলা তৎক্ষণে লতা গহন ঘোর বনে নদী পর্বত সরোবরে পড়ই রেত বৃষ্টি ধারে এমন্তে বিষ্ণু মায়া বসে শঙ্কর ধাই বন দেশে নিরাশ হই নিবর্তিলে গৌরী নিকটে মিলিলে বিষ্ণু মায়ারে মোহি মন রুদ্র হইলে ছন ছন ঈশ্বর দুঃখ কৃষ্ণ দেখি মোহিনী শরীর উপেক্ষী নিজ মূরতি ধরি হরি শঙ্কর পাশে বিজে করি কহন্তি রুদ্র মুখ চাহি কোমল বাক্যে ভাবগ্রাহী বলন্তি প্রভু জগন্নাথ দেখিণ ঈশ্বর আরত ভগবান বাচ হে দেব দেব বিশ্বনাথ তু হেলু মায়ারে মোহিত অশেষ জন মায়া বলে ভ্রমন্তি অবনী মণ্ডলে নানা প্রকারে তনু ধরি কেবা পারিব মায়া তরি ভরুদ্র মহিমা তোহর অজ্ঞানী জনে অগোচর যে বিষ্ণু মায়া গুণময়ী সে মায়া কলিত নুহয়ী। तुनाथ निज माया बले त्रिगुण ग्रासु अंत काले सुख श्री कृष्ण पाद ध्याई कहंती परीक्षित चाही सुकवाच सुन राजन एक चीते हरंकु प्रबोधिए मन्ते शिवंकु प्रदक्षिण करी निज भुवने गले तरी रुद्र भवानी गण तुले निज भुवने विजे कले ऋषिक मध्य हर बसी विष्णु माया पर संसी ईश्वर वाच सुण अशेष ऋषि बरे विष्णुर माया शयले अशेष जन मन हरे केवाए संसारु निस्तरे सुण गोप्रिय कही जहा देखिली विष्णु कर माया मु माया धरंकर ईश ता माया देखी कलित्रास ता माया बले मोहे शिव आनके से माया तरीब विष्णुर माया अगोचर जही भ्रमंती ब्रह्मासुर कहंती व्यासंक तनुज सुण परीक्ष महाराज सुकवाच हेमंत श्री कृष्ण महिमा के कही पारे गुण सीमा जे हरि जगत उद्धरे कपटे कुर्म रूप धरे तार चरित सुनी करने मुखे गुणंती जे बाजने जे अबा प्रस्तावे कहंती घोर संसारु तरी जानती अष्टम स्कंधे हरि वाणी सुनी संसारु तर प्राणी बोलई विप्र जगन्नाथ भावे भाषा प्रबंधे भागवत भावे बोलई विप्र जगन्नाथ भावे भाषा प्रबंधे भागवत हरि हरि बोल इति श्रीमद् भागवते महापुराणे पारमहंस्यां संहितायां अष्टम स्कंधे देवासुर संग्रामे नाम द्वादश अध्यायः।